ঘেৰা বজাৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সমগ্ৰ ৰাজ্যতে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হৈছে। উৰুকাৰ নিশা প্ৰীতিভোজৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিসেৱা কৰি আশীষ লয়। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে কণী যুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হৈছে। ভোগালী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ, শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে। ৰাজ্যৰ অন্য স্থানৰ লগতে সত্ৰপীঠ মাজুলীতো আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। উজনি মাজুলীৰ শ্ৰীৰাম দেৱত্ৰ গাঁৱৰ মিচিং ৰাইজে শ্ৰীৰাম দেৱত্ৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতে পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত অগ্নিসংযোগ কৰে। ডিব্ৰুগড় জিলাতো মাঘৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অগ্নিদেৱতাৰ পূজা অৰ্চনা কৰা হয়। গাঁৱৰ ৰাইজে মেজিৰ জুই পুৱাই মাহ প্ৰসাদ খোৱাৰ লগতে ৰাজহুৱা সেৱা গ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন অঞ্চলত নিশাতে ভোজ ভাত খোৱা হল যদিও আজিও মটক জনগোষ্ঠী প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে। গোৱালপাৰাতো ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বৰাক উপত্যকাৰ তিনিওখন জিলাতো আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। বৰাকৰ বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ সবিশেষ বৰ্ণনাৰে এয়া আমাৰ শিলচৰৰ সংবাদদাতা আশীৰ দাস।
বৰাক উপত্যকাৰ তিনি জিলাতো আজি মকৰ সংক্ৰান্তি বা পুহ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাছাৰ জিলাৰ গাঁও চহৰত সৰ্বত্ৰ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা মেজি ঘৰত লগে ভাগে এসাঁজ খাই আজি পুৱা গা ধুই সেই মেজি ঘৰ জ্বলাই অগ্নিদেৱতাৰ আশীষ লয় ৰাইজে। আজিৰ দিনটোতে বয়োজ্যেষ্ঠ লোকৰ পৰাও আশীৰ্বাদ বিচৰাৰ ৰীতি নীতি আছে। পিছত ঘৰে ঘৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পিঠা পনা খাই আজি মকৰ সংক্ৰান্তি বা পুহ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰা হৈছে।
ধুবুৰীতো ভোগালী বিহুক লৈ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে মেজি জ্বলোৱাৰ লগতে শ্ৰী শ্ৰীধাম, ৰায় ৰায়কুটি সত্ৰ, জেনাকাটা সত্ৰ আদি সত্ৰ নামঘৰসমূহত নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বৰপেটাত সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰে আজিৰে পৰা মাঘ বিহু উদযাপন কৰা হৈছে। পৰম্পৰা অনুসৰি বৰপেটাৰ বৃহত্তৰ অঞ্চলত আজি গাটা ৰখা অৰ্থাৎ উৰুকা পালন কৰা হ'ব। কাইলৈ পুৱা বৰপেটা সত্ৰত টোপৰ চোতালত মেজি পুৱা হ'ব। লগতে বৰপেটা তথা কাষৰীয়া আন সত্ৰসমূহতো আজিৰে পৰা মাঘ বিহু উদযাপন কৰা হৈছে। সৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁইথান আৰু হাউলিৰ কালজাৰৰ গোপালতা সত্ৰতো কেইবাদিনে কাৰ্যসূচীৰে মাঘ বিহু পালন কৰা হৈছে। এদিনকেইটাত মেজি অগ্নিসংযোগ, নাম প্ৰসংগ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হ'ব। মকৰ সংক্ৰান্তিৰ সৈতে সংগতি ৰাখি পালন কৰা চাহ জনগোষ্ঠীসকলৰ অন্যতম প্ৰধান উৎসৱ টুচু পূজাৰ আজি সামৰণি পৰিব। পুহ মাহত আৰম্ভ হোৱাৰ বাবে এই উৎসৱক পৌৰ পৰৱ বুলিও জনা যায়। শস্যৰ দেৱী টুচুৰ আৰাধনাৰে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আজি টুচু পূজা পালন কৰিছে। যোৰহাট জিলাতো চেনিমৰা, সৰুচৰাই, দকলঙিয়াৰ দৰে বাগানসমূহত এই পূজা উলহ মালহেৰে আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে কোনো ক্ষেত্ৰত শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দুৰ্গা, সীতাৰ দৰে শক্তিৰ ৰূপত কল্পনা কৰা টুচু পূজাত প্ৰধানতঃ মহিলাসকলে অংশগ্ৰহণ কৰে। অৱশ্যে পূজাৰ লগত সংগতি থকা ৰং ৰহস্যত পুৰুষেও অংশগ্ৰহণ কৰিব পাৰে। এই পূজা দুভাগত ঘৰ আৰু নদীৰ পাৰত অনুষ্ঠিত কৰা হয়। পুহ মাহৰ পৰা চাহ জনগোষ্ঠীৰ গাভৰুসকলে একগোট হৈ টুচু মাতৃৰ আৰাধনা কৰে। পুহৰ শেষৰ ৰাতিটো অৰ্থাৎ আজিৰ দিনটোত গাভৰুসকলৰ লগতে ডেকাসকলেও ওৰে নিশা উজাগৰে থাকি টুচু গীত গায়। ৰাতিপুৱাৰ লগে লগে টুচু দেৱীৰ মূৰ্তি গাঁৱৰ প্ৰতিঘৰত দৰ্শন কৰাই নদীৰ ঘাটলৈ লৈ যোৱা হয়। নৈৰ ঘাটত বিভিন্ন ঠাইৰ পৰা টুচু গোট খাই গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। শেষত টুচু দেৱীক জলদেৱতাক সাক্ষী কৰি বিসৰ্জন দিয়া হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ আমৰি বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। সমষ্টিটোৰ প্ৰায় 14,000 মহিলাক উদ্যমিতা পুঁজিৰূপে 10,000 টকাকৈ আগবঢ়োৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।